হাৰী কৈলাস বিহাৰী আমাৰ পৰম স্বামী, তোমাৰ চৰণে লভিয়া হৰণে আমিও মুকুতি কামী। আমি মহাদুখী সম্পদত সুখী, ভুৱনে পাপ আচাৰু অনাদি অনন্ত গন্ত তোমাতে মিলিব বিচাৰু। ওম প্ৰভু ভোলানাথ, ওম প্ৰভু ভোলানাথ, হৰ হৰ মহাদেৱা। ওম প্ৰভু ভোলানাথ, ওম প্ৰভু ভোলানাথ, হৰ হৰ মহাদেৱা। সংসাৰক চাৰি বাঘ চাল ধৰি প্ৰভু মত্ত হৈ আনাছে। সেউজীয়া চলৰ মানৱী ঈশ্বৰ মহাবলী সাজে কাছে। নন্দী ভৃঙ্গী সংগে প্ৰভু মহাৰংগে কৈলাসে ডম্বৰু বায়ে। নিচাৰ অন্তত ভোকৰ কবলত জীপাই তিহকে খায়ে। ওম প্ৰভু ভোলানাথ, ওম প্ৰভু ভোলানাথ, হৰ হৰ মহাদেৱা। ওম প্ৰভু ভোলানাথ, ওম প্ৰভু ভোলানাথ, হৰ হৰ মহাদেৱা। পাণ্ডৱ কুন্তী দ্ৰৌপদী বনবাসলে আহে। সদা দিগম্বৰ ৰূপে বৰাহৰ অৰ্জুনৰ আগে ভাহে। তয়া ময়া যুদ্ধ নহয় অৱৰুদ্ধ, গুণী পাৰ্থ থামে হাত। নিজৰ ৰূপ ধৰি জটাধাৰী অস্ত্ৰ দিলা পাশুপাত। মেলোহা টোপালা যে মান কৰি বিষ শক্তি ভক্তি মুক্তি আৰু লৈ কুকুতে স্বাভিমান উৰ্বৰা কৰি ধৰা লাজি মধু মন্ত্ৰ। যুগে যুগে কালক যিনি জোৱানিল কণ্ঠ, প্ৰেমৰ কহি জ্বালা তুমি দেখুৱালা সঁচা মৰমৰ প্ৰমাণ। ভাৰতবৰ্ষ ভ্ৰমী কামাখ্যাৰ ভূমি, অংগেৰে পাতিলা থান। অনাৰ্য সংস্কৃতিৰ সাজি বৰ ভেটি প্ৰভু তুমিয়ে মহান।